পাচনি কৰ্ম অধ্যায় এঘাৰ। পাছে পাচনিবিলাকে আৰু যিহুদিয়াত থকা ভাইবিলাকে শুনিবলৈ পালে যে পৰজাতি লোকেও ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে। তাতে পিতৰ জিৰচালেমলৈ আহিলত চুন্নত হোৱা মানুহবিলাকে তেওঁৰ সৈতে বিবাদ কৰি ক'লে,
তুমি চুন্নত নোহোৱা মানুহৰ ঘৰত সোমাই সিহঁতে সৈতে খোৱা বোৱা কৰিলা।
তেতিয়া পিতৰে আৰম্ভ কৰি ক্ৰমেৰে সেই কথা তেওঁবিলাকৰ আগত বুজালে,
মই জাফু নগৰত প্ৰাৰ্থনা কৰি থাকোঁতেই মূৰ্চিত হৈ এক দৰ্শন অৰ্থাৎ চাৰি চুকত ধৰি স্বৰ্গৰ পৰা নমোৱা ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ মোৰ ওচৰলৈ নামি অহা দেখিলোঁ। তালে মন কৰি একেথৰে চাই তাত পৃথিৱীৰ চাৰিঠেঙীয়া আৰু বনৰীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাই এই সকলোকে দেখিলোঁ। আৰু হে পিতৰ, উঠি মাৰি খোৱা এইবুলি মোলৈ কোৱা এটা বাণীও শুনিলোঁ। কিন্তু মই ক'লোঁ, হে প্ৰভু, এনে নহওক, কিয়নো কোনো বৰ্জিত বা অসুচি বস্তু মোৰ মুখত কেতিয়াও সোমোৱা নাই। কিন্তু বাণীয়ে আকাশৰ পৰা দ্বিতীয়বাৰ উত্তৰ দিলে, ঈশ্বৰে যিহকে সুচি কৰি দিলে তাক তুমি বৰ্জিত নুবুলিবা। এইদৰে তিনিবাৰ হোৱাত সেই সকলোকে আকৌ স্বৰ্গলৈ তুলি নিয়া হ'ল। আৰু চোৱা, তেতিয়াই কৈশৰীয়াৰ পৰা মোৰ ওচৰলৈ পঠোৱা তিনিজন মানুহ আমি যি ঘৰত আছিলোঁ তাত উপস্থিত হ'ল। তাতে একো সংশয় নকৰাকে তেওঁলোকেৰে সৈতে যাবলৈ আত্মাই মোক আজ্ঞা দিলে। পাছে এই ছয়জন ভাইও মোৰ লগত গ'ল। আৰু আমি সেই মানুহৰ ঘৰত সোমালত তেওঁ আমাক ক'লে, বোলে, এজন দূতে মোৰ ঘৰত থিয় হৈ দেখা দি ক'লে, জাফুলৈ মানুহ পঠাই যাৰ প্ৰখ্যাত নাম পিতৰ, সেই চিমুনক মাতোৱা। তাতে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে যিহেৰে পৰিত্ৰাণ পাবা এনে কথা তেওঁ তোমাক ক'ব। পাছে মই কথা ক'বলৈ ধৰোঁতেই আদিতে আমাৰ ওপৰত যেনেকৈ পবিত্ৰ আত্মা পৰিছিল তেনেকৈ তেওঁবিলাকৰ ওপৰতো পৰিল। তাতে জোহনে হলে পানীতহে বাপটাইজ কৰিলে, কিন্তু তোমালোক পবিত্ৰ আত্মাত বাপটাইজিত হ'বা। এই যি কথা প্ৰভুৱে কৈছিল সেই কথা মোৰ মনত পৰিল। এতেকে আমি প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰাত ঈশ্বৰে যি দান আমাক দিলে তাকে তেওঁবিলাককো দিয়াত ঈশ্বৰক নিবাৰণ কৰিবলৈ মইনো কোন।
এই কথা শুনিলত তেওঁবিলাকে নিজম দি ঈশ্বৰ স্তুতি কৰি ক'লে,
তেনেহলে ঈশ্বৰে পৰজাতি লোককো জীৱনৰ অৰ্থে মন পালন দান কৰিলে।
ইতিপূৰ্বে যিবিলাক মানুহ ষ্টিফানৰ কথাত ঘটা ক্লেশৰ নিমিত্তে গোট গোট হৈছিল, তেওঁবিলাকে ফৈনিকিয়া, কুপ্ৰ আৰু আন্তিয়খিয়ালৈকে ফুৰি কেৱল জুহিদী লোকক বাজে আন কাৰো আগত ঈশ্বৰৰ বাক্য নকলে। কিন্তু তেওঁবিলাকৰ মাজত কুপ্ৰ আৰু কুৰিনীৰ জনচাৰেক আন্তিয়খিয়ালৈ আহি গ্ৰীকবিলাকৰ আগতো প্ৰভু যীশুৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে। আৰু প্ৰভুৰ হাত তেওঁবিলাকৰ সহকাৰী হোৱাত বহুসংখ্যক লোকে বিশ্বাস কৰি প্ৰভুলৈ পালতিল। তেওঁবিলাকৰ বিষয়ৰ বাৰ্তা জিৰচালেমত থকা মণ্ডলীৰ কাণত পৰাত তেওঁবিলাকে বাৰ্নাবাক আন্তিয়খিয়ালৈ পঠালে। তাতে তাত উপস্থিত হৈ ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দ কৰিলে আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত আসক্ত হৈ থাকিবলৈ সকলোকে উদগালে, কিয়নো তেওঁ সাধু মানুহ আৰু পবিত্ৰ আত্মাৰে আৰু বিশ্বাসেৰে পৰিপূৰ্ণ আছিল। তাতে মানুহৰ এটা ডাঙৰ দলে প্ৰভুত যোগ দিলে। পাছে তেওঁ চৌলক বিচাৰিবলৈ তাৰ্ছ নগৰলৈ গ'ল আৰু তেওঁক পাই আন্তিয়খিয়ালৈ আনিলে। তাতে তেওঁলোকে এবছৰলৈকে মণ্ডলীত গোট খাই মানুহৰ এটা ডাঙৰ দলক উপদেশ দিলে আৰু শিষ্যবিলাকক প্ৰথমে আন্তিয়খিয়া নগৰতেই খ্ৰীষ্টিয়ান বুলি মতা হ'ল। সেই সময়ত ভাৱবাদীসকল জিৰচালেমৰ পৰা আন্তিয়খিয়ালৈ আহিল আৰু তেওঁলোকৰ মাজৰ আগাব নামেৰে এজনে উঠি আত্মাৰ দ্বাৰাই জনাইছিল যে গোটেই পৃথিৱীত বৰ আকাল হ'ব, ক্লৌডিয়ৰ কালত সেয়ে ঘটিল। তাতে শিষ্যবিলাকৰ প্ৰতিজনে শক্তি অনুসাৰে জিহুদিয়াত নিবাস কৰা ভাইবিলাকৰ উপকাৰৰ নিমিত্তে দান পঠাবলৈ ঠাৱৰ কৰিলে। পাছে সেইদৰে কাৰ্যও কৰি বাৰ্নাব্বা আৰু চৌলৰ হাতত বৃদ্ধ লোকৰ তালৈ পঠাই দিলে।